شهد الله أنه لا إله إلا هو والملائكة وأولو العلم قائما بالقسط لا إله إلا هو العزيز الحكيم
নিশ্চয় তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই আৰু ফিৰিস্তাসকল লগতে জ্ঞানীসকলেও এই সাক্ষ্য দিয়ে তেওঁ ন্যায় নীতিৰ ওপৰত প্ৰতিষ্ঠিত আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই তেওঁ পৰাক্ৰমশালী প্ৰজ্ঞাময়।